Honey. বাতৰি পাইছো হাস্যতে চক্ৰৱৰ্তীয়ে এতিয়া প্ৰধানমন্ত্ৰীৰ সহ হৈ চৰকাৰী কেবিনেট কমিটি সভা গঠন কৰিছে। চৰকাৰে কৈছে যে স্মাৰ্ট চিটি মিছনৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ 100খন চহৰৰ 1,44,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ 90% কাম সম্পূৰ্ণ কৰা হৈছে। অসমৰ বান পৰিস্থিতি জটিল হৈ আছে। ৰাজ্যৰ মুঠ 29খন জিলাৰ 16,00,000ৰো অধিক লোক বানৰ কবলত পৰিছে। বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক কালি নতুন দিল্লীৰ এপল' চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ বিজয়ী ভাৰতীয় দলটো দিল্লীত উপস্থিত হৈছে। চৰকাৰে কেবিনেট কমিটিসমূহ গঠন কৰিছে। সেই অনুসাৰে অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে 11গৰাকী সদস্য থাকিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ অধ্যক্ষতা কৰিব। কমিটিত বাকী সদস্যসকলৰ ভিতৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান, তীখামন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন অন্যতম। একেদৰে শ্ৰীমোদী সুৰক্ষা বিষয়ক কেবিনেট কমিটিৰো অধ্যক্ষ হ'ব। ৰাজনাথ সিং, অমিত শ্বাহ, নিৰ্মলা সীতাৰমন আৰু বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ এই কমিটিৰ সদস্য হ'ব। আনহাতে ৰাজনাথ সিঙে 10জনীয়া সংসদীয় পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰ অধ্যক্ষৰ দায়িত্ব বহন কৰিব। এইদৰে ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিত প্ৰধানমন্ত্ৰীসহ মুঠ 14গৰাকী সদস্য থাকিব। কেবিনেটৰ নিযুক্তি কমিটিত শ্ৰীমোদী আৰু শ্ৰীশ্বাহ থাকিব। কেবিনেটৰ বাকী কমিটিসমূহো গঠন কৰা হৈছে। চৰকাৰে কৈছে যে স্মাৰ্ট চিটি মিছনৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ 100খন চহৰৰ 1,44,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ 90% কাম সম্পূৰ্ণ কৰা হৈছে। স্মাৰ্ট সমাধানৰ জৰিয়তে আন্তঃগাঁথনি আৰু নিকা তথা বহনক্ষম বাতাবৰণৰ মাধ্যমেৰে নাগৰিকসকলক গুণগত জীৱন প্ৰদানৰ উদ্দেশ্যে 2015 চনত এই অভিযান আৰম্ভ কৰা হৈছিল। গৃহ নিৰ্মাণ নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে একাংশ ৰাজ্য আৰু চহৰৰ প্ৰতিনিধিসকলে বাকী 10% কাম সম্পূৰ্ণ কৰাৰ বাবে আৰু কিছু সময় বিচাৰিছে। মন্ত্ৰালয়ে এনে অনুৰোধৰ কথা বিবেচনা কৰি প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ কৰাৰ বাবে মিছনৰ সময়সীমা 2025 বৰ্ষৰ 31 মাৰ্চলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 19,926 কোটি টকা ব্যয় সাপেক্ষ বাকী 38টা প্ৰকল্পৰ কামো সম্পূৰ্ণ হোৱাৰ পথত বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতীয় সেনাবাহিনীয়ে কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া অগ্নিবীৰ অজয় কুমাৰক চৰকাৰে প্ৰদান কৰা ধনৰাশি সন্দৰ্ভত স্পষ্টীকৰণ দিছে। সেনাবাহিনীয়ে কয় যে অগ্নিবীৰ অজয়ৰ পৰিয়ালক ধনৰাশিৰ 98,39,000 টকা ইতিমধ্যে প্ৰদান কৰা হৈছে। সেনাবাহিনীয়ে লগতে কয় যে অগ্নিবীৰ আঁচনি অনুসৰি প্ৰায় 67,00,000 টকাৰ এককালীন সাহায্য আৰু অন্যান্য লাভৰ ধন আৰক্ষী সত্যাসত্য নিৰূপণৰ পাছত প্ৰদান কৰা হ'ব। শ্বহীদ জোৱানগৰাকীৰ পৰিয়ালে মুঠ 1,85,00,000 টকা লাভ কৰিব। সামাজিক মাধ্যমত প্ৰচাৰিত কিছু পোষ্টত বীৰ শ্বহীদ জোৱান অজয় কুমাৰৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া হোৱা নাই বুলি ওলোৱা বাতৰিক খণ্ডন কৰি ভাৰতীয় সেনাবাহিনীয়ে এইদৰে স্পষ্টীকৰণ দিছে। দেশত জুনত কয়লাৰ উৎপাদন 14.5% বৃদ্ধি পাই 8,66,30,000 টন হৈছে। যোৱা বছৰ এই একে সময়ছোৱাত এই পৰিমাণ 7,39,20,000 টন আছিল। কয়লা মন্ত্ৰালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি কোল ইণ্ডিয়া লিমিটেডে 8.87% বৃদ্ধিৰে 6,31,00,000 টন কয়লা উৎপাদন কৰিছে। ইয়াৰ উপৰিও জুনত অন্য কোম্পানীসমূহৰ কয়লা উৎপাদন 1,60,30,000 টন কয়লা উৎপাদন কৰে। এই পৰিমাণ যোৱা বছৰৰ তুলনাত 55.49% অধিক। ভাৰতীয় খাদ্য নিগমে 2024-25 ৰবি বিপণন বৰ্ষত 266,00,000 মেট্ৰিক টন ঘেঁহু ক্ৰয় কৰিছে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা বছৰ এই সময়ছোৱাত 262,00,000 মেট্ৰিক টন ঘেঁহু ক্ৰয় কৰা হৈছিল। ক্ৰয় প্ৰক্ৰিয়াৰ পৰা 22,00,000ৰো অধিক খেতিয়ক উপকৃত হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। মন্ত্ৰালয়ে কৈছে যে ন্যূনতম সমৰ্থন মূল্যত ঘেঁহু ক্ৰয় কৰাৰ ঠিক পাছতে এই খেতিয়কসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰায় 61,00,000 কোটি টকা জমা কৰা হৈছে। চৰকাৰে 2024-25 ৰবি বিপণন বৰ্ষৰ বাবে ঘেঁহুৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত 2,775 টকা ধাৰ্য কৰিছে। ঝাৰখণ্ডৰ মুক্তি মৰ্চা জে এম এমৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰেনে অহা দেওবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চম্পাই চোৰেনে কালি হেমন্ত চোৰেন পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পথ প্ৰশস্ত কৰি ৰাজ্যপাল চি পি ৰাধাকৃষ্ণৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ পাছতে হেমন্ত চোৰেনে নতুন চৰকাৰ গঠন কৰাৰ বাবে দাবী উত্থাপন কৰে। হেমন্ত চোৰেনে ভূমি কেলেংকাৰী সম্পৰ্কীয় কোলাধন বৈধকৰণৰ গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয় যোৱা 31 জানুৱাৰীত গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টামান পাছতে পদত্যাগ কৰিছিল। অসমৰ বান পৰিস্থিতি জটিল হৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ মুঠ 29খন জিলাৰ 16 লাখৰো অধিক লোক বানৰ কবলত পৰিছে। ৰাজ্যখনত যোৱা 24 ঘণ্টাত বানৰ ফলত আৰু 8জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ চলিত বৰ্ষত বানজনিত ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 46লৈ বৃদ্ধি পাইছে। 3জন লোক সন্ধানহীন হৈ আছে। বানৰ ফলত 105টা ৰাজহ চক্ৰৰ মুঠ 2800খন গাঁও প্ৰভাৱিত হৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত 39,400 হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিসাধন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে জিলা আয়ুক্তসকলৰ সৈতে বান পৰিস্থিতিৰ পৰ্যালোচনা চলায় আৰু উদ্ধাৰ তথা সাহায্য অভিযান ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে জিলা আয়ুক্তসকলক বান প্ৰভাৱিত লোকৰ জৰীপ চলাবলৈ নিৰ্দেশ দিয়ে, কিয়নো চৰকাৰে 15 আগষ্টৰ পূৰ্বে ক্ষতিপূৰণৰ ধনৰাশি মোকলাই দিয়াৰ সিদ্ধান্ত লৈছে। বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কামৰূপ জিলাৰ ভালেমান বান ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। উদ্যানখনৰ 178টা বন পহৰা চকী জলমগ্ন হৈছে। উদ্যানখনৰ বন্য জীৱ জন্তুবোৰে ওচৰৰ ওখ পাহাৰীয়া ঠাইত আশ্ৰয় লোৱাৰ পৰিলক্ষিত হৈছে। উদ্যান কৰ্তৃপক্ষই সুৰক্ষাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে যাতায়াতৰ পথ সলনি কৰাৰ নিৰ্দেশ দিছে। উদ্যানখনৰ মাজেৰে গধুৰ যান বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে আৰু বুঢ়ীদিহিং নৈৰ জলপৃষ্ঠ সৰ্বোচ্চ বিপদসীমাৰ ওপৰেৰে বৈ আছে। বানৰ ফলত যোৱা 24 ঘণ্টাত 100টা পথ, 11টা মথাউৰি আৰু 14খন দলঙৰ ক্ষতিসাধন হৈছে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত লোকক সহায়ৰ বাবে 181টা আশ্ৰয় শিবিৰ আৰু 334টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। উদ্ধাৰ আৰু সাহায্য অভিযানত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দল নিয়োগ কৰা হৈছে। বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক কালি নতুন দিল্লীৰ এপল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয় কৰ্তৃপক্ষ জনোৱা মতে নেতাগৰাকীৰ বৰ্তমান অৱস্থা সুস্থিৰ। চিকিৎসকসকলে আদৱানীৰ স্বাস্থ্য পৰ্যবেক্ষণ কৰি আছে। যোৱা সপ্তাহত জ্যেষ্ঠ নেতাগৰাকীক বাৰ্ধক্যজনিত কাৰণত নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল যদিও এদিনৰ পাছতে তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়। টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ বিজয়ী ভাৰতীয় দলটো দিল্লীত উপস্থিত হৈছে। ভাৰতীয় দলটোক আদৰণি জনোৱাৰ বাবে ক্ৰিকেট অনুৰাগীসকলে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। ভাৰতীয় দলটো বেৰিল ঘূৰ্ণী বতাহৰ বাবে টি20 বিশ্বকাপৰ ফাইনেল খেল অনুষ্ঠিত বাৰ্বাডছত আবদ্ধ হৈ আছিল। ভাৰতীয় দলটোৱে মুম্বাইলৈ ৰাওনা হোৱাৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ সচিব জয় শ্বাহে কৈছে যে বিজয়ী দলটোৱে আজি বিয়লি মুম্বাইত বাছ ৰোড শ্বত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে ৱাংখেৰে ষ্টেডিয়ামত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে বিজয়ী দলটোক পুৰস্কাৰ ৰাশি প্ৰদান কৰিব। ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটোৱে উইম্বলডন অপেন টেনিছ প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে যোৱা নিশা পুৰুষৰ ডাবলছৰ এখন খেলত নেডাৰলেণ্ডছৰ চেণ্ডাৰ অৰেঞ্জ আৰু ৰবিন হাছেৰ যুটীটোক পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ সুমিত নাগাল আৰু ছাৰ্বিয়াৰ দুছান লাছোভিছৰ যুটীটোৱে পুৰুষৰ ডাবলছত স্পেইনৰ পেড্ৰ' মাৰ্টিনেছ আৰু মুনাৰৰ হাতত 6-2, 6-2 পোনপটীয়া ছেটত পৰাজিত হয়। সুমিত নাগাল ছাৰ্বিয়াৰ নিয়মি কেকমান ভিছৰ হাতত 2-6, 6-3, 3-6, 4-6 ছেটত পৰাস্ত হৈ ইতিমধ্যে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হৈছে। ভাৰতৰ প্ৰিয়াংশু ৰাজাৱতে কানাডা অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অষ্টম বাছনিপ্ৰাপ্ত ৰাজাৱতে কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত ডেনমাৰ্কৰ ৰাছমুছ গেমকেকক 17-21, 21-16, 21-14 গেমত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। চৰকাৰে কেবিনেট কমিটিসমূহ গঠন কৰিছে। চৰকাৰে কৈছে যে স্মাৰ্ট চিটি মিছনৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ 100খন চহৰৰ 1,44,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ 90% কাম সম্পূৰ্ণ কৰা হৈছে। অসমৰ বান পৰিস্থিতি জটিল হৈ আছে। ৰাজ্যৰ মুঠ 29খন জিলাৰ 16 লাখৰো অধিক লোক বানৰ কবলত পৰিছে। বিজেপিৰ বৰিষ্ঠ নেতা লালকৃষ্ণ আদৱানীক কালি নতুন দিল্লীৰ এপল' চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ বিজয়ী ভাৰতীয় দলটো দিল্লীত উপস্থিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।